এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। অসমক অনুপ্ৰৱেশকাৰী মুক্ত কৰাটো বিজেপি নেতৃতাধীন চৰকাৰৰ সংকল্প বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি প্ৰকাশ কৰিছে। দিনজোৰা ভ্ৰমণসূচীৰে কালি অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সন্ধিয়া খানাপাৰাত নৱনিৰ্মিত 5,000 আসনযুক্ত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অসমক ভাৰতৰ পৰা বিচ্ছিন্ন নোহোৱাকৈ ৰখাৰ ক্ষেত্ৰত গ্ৰহণ কৰা আশা সুধীয়া প্ৰচেষ্টাৰ বিষয়েও উল্লেখ কৰে। তেওঁ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু জনতাৰ শিল্পী জুবিন গাৰ্গকো সোঁৱৰণ কৰে।
असम के प्रथम मुख्यमंत्री श्रद्धेय गोपीनाथ जी को भी बहुत मन से याद करना चाहता हूं, क्योंकि गोपीनाथ जी न होते तो असम आज भारत का हिस्सा न होता। हम सब आज भारत के हिस्से के रूप में अपना अस्तित्व बना पाए हैं, ये संपूर्ण श्रेय श्रद्धेय गोपीनाथ जी को जाता है। मैं डॉक्टर भूपेन हजारिका जी और श्री स्वर्गस्थ जुबिन गर्ग को भी मनपूर्वक याद करना चाहता हूं। ये दोनों महानुभावों ने ब्रह्मपुत्र के तट से लेकर पूरी दुनिया में असम की संस्कृति, असम का संगीत और हमारी कला को विश्व भर में प्रसिद्ध करने का काम किया।
45 বিঘা এলেকাজুৰি 291 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰেক্ষাগৃহত সন্মিলন ভৱন, অত্যাধুনিক দৃশ্য শ্ৰব্য ব্যৱস্থা, ডিজিটেল আন্তঃগাঁথনিকে ধৰি ভালেমান উন্নত মানৰ ব্যৱস্থা ৰখা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে এই প্ৰেক্ষাগৃহতে জন্মগতভাৱে থকা হৃদৰোগৰ পৰা সুস্থ হোৱা 1,000 শিশুৰ অভিবাদন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয়। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীশ্বাহে কালি বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰে। অনুষ্ঠানত দিয়া ভাষণত এই প্ৰকল্প উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে তেওঁ ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰীমন্ত শংকৰদেৱৰ দৰে মহান ব্যক্তিত্ব ভাৰতত জন্মগ্ৰহণ কৰাটো সৌভাগ্যৰ কথা বুলিও তেওঁ লগতে প্ৰকাশ কৰে। বিগত কেইটামান বছৰত অসম দেশৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে। শ্ৰীশ্বাহে কালি সন্ধিয়া বৰাগাঁৱত নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি অসম আন্দোলনৰ 860গৰাকী বীৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ স্মাৰক ক্ষেত্ৰত গছপুলিও ৰোপণ কৰে। 55 বছৰ অতিক্ৰম কৰা বিশ্বনাথ চাৰিআলি পৌৰসভাৰ সোণালী জয়ন্তী মহোৎসৱ দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। 1917 চনত আৰম্ভ কৰা বিশ্বনাথ চাৰিআলি নগৰ সমিতিখন 2011 চনত পৌৰসভালৈ উন্নীত হয়। এই পৌৰসভাৰ অধীনত বৰ্তমান 12টা ৱাৰ্ড আছে। কালি আৰম্ভ হোৱা সোণালী জয়ন্তী মহোৎসৱৰ প্ৰথম দিনা বিশ্বনাথৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি প্ৰমোদ বৰঠাকুৰৰ লগতে বিশ্বনাথৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰৰ সৈতে আন 53গৰাকী বিশিষ্ট ব্যক্তিয়ে মুঠ 55খন পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে তদানীন্তন নগৰ সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি তথা আধুনিক বিশ্বনাথৰ নিৰ্মাতা চেনিৰাম দাসৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অনুষ্ঠানত শিল্পী জুবিন গাৰ্গলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। লখিমপুৰৰ বগীনদী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ চীনাতলী চাহবাগান চিকিৎসালয়ত কালি স্বাস্থ্যৱান শ্ৰমিক যোজনা জিলা পৰ্যায়ৰ শুভাৰম্ভণী অনুষ্ঠান অনুষ্ঠিত হয়। লখিমপুৰৰ জিলা উন্নয়ন আয়ুক্ত জিতু কুমাৰ দাসে আঁচনিখন মুকলি কৰে। অনুষ্ঠানত জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিও উপস্থিত থাকে। অসম অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত সদৌ অসম কাৰাটে সন্থাৰ সৌজন্যত আয়োজিত সদৌ অসম কেডেট জুনিয়ৰ আৰু ছিনিয়ৰ ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰৰ দলটোৱে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। গুৱাহাটীত সম্পন্ন হোৱা এই প্ৰতিযোগিতাত ৰাজ্যখনৰ 2,000ৰো অধিক খেলুৱৈয়ে ভাগ লৈছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰৰ দলটোৰ হৈ 6জন খেলুৱৈয়ে প্ৰতিযোগিতাত 6টা সোণৰ, 2টা ৰূপৰ আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰে। মুখ্য প্ৰশিক্ষক অঞ্জন চেতিয়াৰ অধীনত কেন্দ্ৰটোৰ হৈ প্ৰতিযোগিতাত প্ৰয়াসী চেতিয়া, প্ৰাঞ্জল দেউৰী, অনন্ত তাঁতী, ননীগোপাল দত্ত, ৰাহুল দত্ত আৰু জিতু ভূঞাই অংশগ্ৰহণ কৰিছিল। দলটোৰ কৃতিত্বত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য জিতেন হাজৰিকা, পঞ্জীয়ক পৰমানন্দ সোণোৱাল আৰু ক্ৰীড়া বিষয়া দীপজ্যোতি গগৈয়ে দলটোলৈ অভিনন্দন জ্ঞাপন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।